ويا قوم لا يجرمنكم شقاقي أن يصيبكم مثل ما أصاب قوم نوح أو قوم هود أو قوم صالح وما قوم لوط منكم ببعيد
মূল লগত করা বৈরিতাই যেন তোমালোকক কেতিয়াও এনে অপরাধ করিবলৈ প্ররোচিত নকৰে, যার ফলত তোমালোকৰ ওপৰতো সেইদৰে বিপদ আহিব যিদৰে আপত্তি হৈছিল নূহ সম্প্ৰদায়ৰ ওপৰত অথবা হুদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছালেহৰ সম্প্ৰদায়ৰ ওপৰত। আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল।